গণনা পুস্তক 4 অধ্যায়। লেবিয়াসকলৰ পুৰুষে কৰা কাৰ্য আৰু সেই কাৰ্য কৰা পুৰুষসকলৰ গণনা। পাছত যিহুৱাই মুচি আৰু হাৰুণক কথা কৈছিল, তেওঁ ক'লে, তোমালোকে লেবী সন্তানসকলৰ মাজত নিজ নিজ বংশ আৰু পিতৃবংশ অনুসাৰে কহাতৰ সন্তানসকলৰ লোকপিয়ল গণনা কৰিবলৈ পৰিচালনা কৰা। 30 বছৰ বয়সৰ পৰা 50 বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীবোৰৰ শ্ৰেণীত এই লোকসকল অন্তৰ্ভুক্ত হ'ব লাগিব। মোৰ বাবে সংৰক্ষিত কৰি ৰখা অতিশয় পবিত্ৰ বস্তুৰ বিষয়ে কহাতীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাম কৰিব লাগিব। যেতিয়া চাৱনি উঠিব লগা হ'ব, তেতিয়া হাৰুণ আৰু তেওঁ পুত্ৰসকলে তম্বুৰ ভিতৰত সোমাই আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য ফলিৰ চন্দুক ঢাকিব। তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দিব। তেওঁলোকে তাৰ ওপৰত সম্পূৰ্ণ নীল বৰণীয়া এখন বস্ত্ৰ মেলি দিব। তেওঁলোকে তাক বৈ নিবলৈ তাত কাণ মাৰি সুমুৱাব। আৰু তেওঁলোকে দৰ্শন পিঠাৰ মেজৰ ওপৰত এখন নীল বৰণীয়া কাপোৰ পাৰিব। তাৰ ওপৰত তেওঁলোকে থাল, পিয়লা, বাতি আৰু পেয় নৈবেদ্য দ্ৰাক্ষাৰসৰ পাত্ৰ থ'ব আৰু নিত্য পিঠা সদায় তাৰ ওপৰত ৰাখিব। সেইবোৰৰ ওপৰত তেওঁলোকে ৰঙা বৰণীয়া কাপোৰ এখন মেলি দিব আৰু তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব। আৰু তেওঁলোকে তাক কঢ়িয়াই লৈ যাবলৈ তাত কাণ মাৰি সুমুৱাই দিব। আৰু এখন নীল বৰণীয়া কাপোৰ লৈ দীপাধাৰ, তাৰ প্ৰদীপ, হলাকানি কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব। তাক আৰু তাৰ সকলো সঁজুলি তহচৰ ছালৰ এক আৱৰণেৰে মেৰাই লৈ এখন বৈ নিয়া যতনৰ ওপৰত থ'ব। পাছত তেওঁলোকে সোণৰ বেদীৰ ওপৰত নীল বৰণীয়া কাপোৰ পাৰি দিব, তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব আৰু পাছত বৈ নিয়া কাণ মাৰি সুমুৱাই দিব। তেওঁলোকে পবিত্ৰ স্থানত পৰিচৰ্যা কৰিব লগা সকলো সা সৰঞ্জাম লৈ নীল বৰণীয়া কাপোৰেৰে মেৰাব। আৰু তেওঁলোকে তহচৰ ছালৰ এক আৱৰণে ঢাকি তাক বৈ নিয়া যতনৰ ওপৰত ৰাখিব। আৰু যজ্ঞবেদীৰ পৰা ছাই উলিয়াই পেলাই দি তাৰ ওপৰত এখন বেঙেনা বৰণীয়া কাপোৰ পাৰিব আৰু তাৰ ওপৰত তাৰ পৰিচৰ্যা কৰিব লগা আটাই সঁজুলি আদি বেদীৰ সকলো পাত্ৰ ৰাখিব। তেওঁলোকে অৰ্থাৎ আঙঠা ধৰা, তিখুল ছাই উলিওৱা হেতা, তেজ ছটিওৱা পাত্ৰ, পাছে তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দি কাণ মাৰি সুমুৱাই দি তাক ঢাকি ৰাখিব। চাৱনি উঠি যাব লগা সময়ত হাৰুণ আৰু তেওঁ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত কহাতৰ সন্তানসকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহ'লে তেওঁলোক মৰিব লাগিব। এইবোৰে কহাতৰ সন্তানসকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল। আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰুণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰ স্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব। এইদৰে যিহুৱাই মুচি আৰু হাৰুণক কথা ক'লে, তেওঁ আৰু ক'লে, তোমালোকে লেবিয়াসকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ'বলৈ নিদিবা। তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা। এইবোৰ কৰাৰ দ্বাৰাই তেওঁলোক নমৰিব, কিন্তু জীয়াই থাকিব। যেতিয়া তেওঁলোকে অতি পবিত্ৰ স্থানৰ ওচৰ চাপে, তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈ পবিত্ৰ স্থানৰ ভিতৰলৈ নাহিব। হাৰুণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়াসকলৰ প্ৰতিজনক নিজ নিজ কৰিবলগীয়া কামত আৰু নিযুক্ত কৰিব। জিহুৱাই মুচিক পুনৰ কথা ক'লে, তেওঁ ক'লে, তুমি পিতৃবংশ আৰু বংশানুসাৰে গেচুনৰ সন্তানসকলৰো লোকপিয়ল পৰিচালনা কৰিবা। 30 বছৰ বয়সৰে পৰা 50 বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীসকলৰ শ্ৰেণীত সোমাই তেওঁলোকক গণনা কৰা। পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেচুনীয়া গোষ্ঠীসকলৰ কাম আছিল। তেওঁলোকে আবাসৰ কাপোৰবোৰ, সাক্ষাৎ কৰা তম্বু, তাৰ আৱৰণ, তাৰ ওপৰত থকা তহচৰ ছালৰ আৱৰণ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দা, এই সকলো বৈ লৈ যাব লাগিব। আবাসৰ আৰু যজ্ঞবেদীৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ'ব তাকো কৰিব লাগিব। গেচুনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য হাৰুণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ'ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা। গেচুনৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এইয়ে, আৰু তেওঁলোকে কৰিব লগা কাম হাৰুণৰ পুত্ৰ ইথামৰ জিম্মাত থাকিব। পাছত নিজ নিজ গোষ্ঠী আৰু পিতৃবংশ অনুসাৰে মৰাৰী সন্তানসকলকো তুমি গণনা কৰা। 30 বছৰ বয়সৰে পৰা 50 বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীসকলৰ শ্ৰেণীত সোমাই তেওঁলোকক গণনা কৰা। আৰু সাক্ষাৎ কৰা তম্বুৰ তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে তেওঁলোকৰ জিম্মাত থকা তেওঁলোকে বৈ নিব লগা বস্তু এই আবাসৰ তক্তা, তাৰ ডাং, খুটা, চুঙি আৰু চোতালৰ চাৰিওফালে থকা খুটা, সেইবোৰৰ চুঙি, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্যৰ হাতিয়াৰ, তোমালোকে নাম ধৰি ধৰি তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা। মৰাৰী সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য এইয়েই। তেওঁলোকৰ কাৰ্য হাৰুণ পুৰোহিতৰ পুত্ৰ ইথামৰ জিম্মাত থাকিব। পাছত মুচি হাৰুণ আৰু মণ্ডলীৰ অধ্যক্ষসকলে কহাতৰ সন্তানসকলৰ গোষ্ঠী আৰু পিতৃবংশৰ অনুসাৰে গণনা কৰিলে। তেওঁলোকৰ মাজৰ পৰা 30 বছৰ বয়সৰে পৰা 50 বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীসকলৰ শ্ৰেণীত সোমাল তেওঁলোকক গণনা কৰিলে। তেতিয়া তেওঁলোকৰ গোষ্ঠী অনুসাৰে তেওঁলোকৰ গণিত লোক 2,750 জন হ'ল। মুচিৰ যোগেদি দিয়া জিহুৱাৰ আজ্ঞামতে যিসকলক মুচি আৰু হাৰুণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা অহাতীয়া গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল। গেচুনৰ সন্তানসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃবংশ অনুসাৰে গণনা কৰা হ'ল, 30 বছৰ বয়সৰ পৰা 50 বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাম কৰিবলৈ কৰ্মচাৰীসকলৰ শ্ৰেণীত সোমাল নিজ নিজ গোষ্ঠী আৰু পিতৃবংশ অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক 2,630 জন হ'ল। জিহুৱাই আজ্ঞা কৰাৰ দৰে মুচি আৰু হাৰুণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰা গেচুনৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল। আৰু মৰাৰী সন্তানসকলৰ গোষ্ঠীসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃবংশ অনুসাৰে গণনা কৰা হ'ল, 30 বছৰ বয়সৰ পৰা 50 বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীসকলৰ শ্ৰেণীত সোমাল। নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক 3,200 হ'ল। মুচিৰ যোগেদি জিহুৱাই আজ্ঞা কৰাৰ দৰে মুচি আৰু হাৰুণে যিসকলক গণনা কৰিলে মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল। নিজ নিজ গোষ্ঠী আৰু পিতৃবংশ অনুসাৰে মুচি, হাৰুণ আৰু ইজৰাইলৰ অধ্যক্ষসকলে গণনা কৰা। লেবিয়া লোকসকলৰ যিমান লোকক গণনা কৰা হ'ল, 30 বছৰ বয়সৰ পৰা 50 বছৰ বয়সলৈকে যিমান লোক সেৱা কৰ্ম কৰিবলৈ, সাক্ষাৎ কৰা তম্বুৰ ভাৰ বোৱা কাম কৰিবলৈ সোমাল, তেওঁলোকৰ মাজৰ সেই গণিত লোক 8,580 হ'ল। কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব তাক জিহুৱাৰ আজ্ঞাৰ দৰে মুচিৰ যোগেদি গণনা কৰা হ'ল। এইদৰে মুচিক দিয়া জিহুৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ'ল।